মঠিয়া লিখা শুভবাৰ্তা আঠ অধ্যায়। যীশুৱে এজন কুষ্ঠৰোগীক সুস্থ কৰা। যীশু যেতিয়া পৰ্বতৰ পৰা নামি আহিল, তেতিয়া মানুহৰ বিশদ দল এটাও তেওঁৰ পাছে পাছে আহিবলৈ ধৰিলে। সেই সময়ত এজন কুষ্ঠৰোগী তেওঁৰ ওচৰলৈ আহি প্ৰণিপাত কৰি তেওঁক ক'লে, হে প্ৰভু, আপুনি যদি ইচ্ছা কৰে তেনেহ'লে মোক শুচি কৰিব পাৰে। যীশুৱে হাতখন আগবঢ়াই তেওঁক চুই ক'লে, মই ইচ্ছা কৰিছোঁ, তুমি শুচি হোৱা। লগে লগে মানুহজনৰ কুষ্ঠৰোগ ভাল হৈ গ'ল। তেতিয়া যীশুৱে মানুহজনক ক'লে, সাৱধান, তুমি এই কথা কাকো নক'বা, বৰং যোৱা পুৰোহিতৰ আগত গৈ নিজকে দেখুওৱা আৰু মুচিৰ আদেশ অনুসাৰে নৈবদ্য উৎসৰ্গ কৰা। তেতিয়া লোকসকলৰ আগত তুমি সাক্ষ্য হ'বা যে তুমি সুস্থ হ'লা। যীশুৱে এশৰ সেনাপতিৰ দাসক সুস্থ কৰা। ইয়াৰ পাছত যীশু কাপেৰনাহুম নগৰলৈ গ'ল। তাত এজন এশৰ সেনাপতিয়ে তেওঁৰ ওচৰলৈ আহি বিনয় কৰি ক'লে, হে প্ৰভু, মোৰ এজন দাস ঘৰত বিচনাত পৰি আছে, সি প্ৰক্ষাঘাত ৰোগত অতিশয় যাতনা পাই আছে। যীশুৱে তেওঁক ক'লে, মই আহিম আৰু তেওঁক সুস্থ কৰিম। সেই সেনাপতিয়ে উত্তৰ দি ক'লে, হে প্ৰভু, মই এনে যোগ্য নহওঁ যে আপুনি মোৰ ঘৰত সোমাব, কিন্তু মুখেৰে মাথোন কৈ দিয়ক, তাতে মোৰ দাস সুস্থ হ'ব। মই নিজেও আনৰ অধিকাৰৰ অধীন আৰু মোৰ অধীনতো সৈন্য অখল আছে। মই এজনক যা বুলিলে সি যায়, আনজনক আহ বুলিলে সি আহে, আৰু মোৰ দাসক এইটো কৰ বুলিলে সি সেই কাম কৰে। যীশুৱে এই কথা শুনি বিস্মিত হ'ল। আজিসকল লোক তেওঁৰ পাছে পাছে গৈ আছিল। সেই লোকসকলক উদ্দেশ্য কৰি তেওঁ ক'লে, মই আপোনালোকক সঁচাকৈয়ে কৈছোঁ, ইজৰাইলত ইমান বেছি বিশ্বাস মই কাৰো মাজত দেখা পোৱা নাই। মই আপোনালোকক কওঁ, পূব আৰু পশ্চিম সকলো দিশৰ পৰা আহিব আৰু আব্ৰাহাম, ইছহাক আৰু জাকোবৰ লগত স্বৰ্গৰাজ্যত ভোজন কৰিবলৈ বহিব। কিন্তু যিসকলে এই ৰাজ্যৰ সন্তান, তেওঁলোকক বাহিৰৰ আন্ধাৰত পেলোৱা হ'ব, তাতে লোকসকলে ক্ৰন্দন কৰিব আৰু যন্ত্ৰণাত দাঁত কৰচিব। তাৰ পাছত যীশুৱে সেই এশৰ সেনাপতিক ক'লে, তুমি যোৱা, তুমি যিদৰে বিশ্বাস কৰিলা সেইদৰে হওক। সেই সময়তে তেওঁৰ দাসজন সুস্থ হ'ল। পিতৰৰ শাহুৱেকৰ জ্বৰ ভাল কৰা। পাছত যীশু পিতৰৰ ঘৰত সোমাল আৰু তাতে পিতৰৰ শাহুৱেকৰ জ্বৰত পৰি থকা দেখিলে। যীশুৱে তেওঁৰ হাতখন স্পৰ্শ কৰিলে আৰু লগে লগে তেওঁৰ জ্বৰ নাইকিয়া হ'ল। তেতিয়া তেওঁ বিচনাৰ পৰা উঠি যীশুৰ সেৱা শুশ্ৰূষা কৰিবলৈ ধৰিলে। সন্ধিয়া হোৱাত লোকসকলে ভূতে পোৱা অনেক মানুহক তেওঁৰ ওচৰলৈ আনিলে। তেওঁ মুখৰ কথাৰে সেই ভূতৰ আত্মাবোৰ খেদালে আৰু যিসকল অসুস্থ আছিল সেই সকলো ৰোগীকে সুস্থ কৰিলে। ইয়াৰ দ্বাৰা যীশুৱে ভাৱদিয়ে কোৱা এই বচন পূৰ্ণ হ'ল, তেওঁৱে আমাৰ দুৰ্বলতা ল'লে আৰু আমাৰ ৰোগৰ ভাৰ বলে। যীশুৱে নিজৰ চাৰিওফালে বহু মানুহৰ দল দেখি শিষ্যসকলক গালিল সাগৰ সিপাৰলৈ যাবৰ বাবে আজ্ঞা দিলে। সেই সময়ত বিধানৰ অধ্যাপক এজনে যীশুৰ ওচৰলৈ আহি ক'লে, হে গুৰু, আপুনি যলৈকে যাব ময়ো আপোনাৰ পাছে পাছে তালৈ যাম। যীশুৱে তেওঁক ক'লে, শিয়ালৰ গাত আৰু আকাশৰ চৰাইৰো বাঁহ আছে, কিন্তু মানুহৰ পুত্ৰ নিজৰ মূৰ থবলৈ ঠাই নাই। শিষ্যসকলৰ মাজৰ আন এজনে আহি তেওঁক ক'লে, হে প্ৰভু, প্ৰথমতে গৈ মোৰ পিতৃক মৈদাম দি আহিবলৈ অনুমতি দিয়ক। যীশুৱে তেওঁক ক'লে, যিসকল মৃত তেওঁলোকে মৃতসকলক মৈদাম দিয়ক, কিন্তু তুমি মোৰ পাছে পাছে আহা, ধুমুহা বতাহ শান্ত কৰা। তাৰ পাছত যীশু নাৱত উঠিল আৰু তেওঁৰ শিষ্যসকলেও তেওঁক অনুসৰণ কৰিলে। হঠাৎ সাগৰত প্ৰবল ধুমুহা আহিল আৰু নাওখনৰ ওপৰলৈকে ঢৌৰ লহবোৰ ওফন্দি উঠিবলৈ ধৰিলে। তেতিয়া যীশু টোপনিত আছিল। শিষ্যসকলে তেওঁৰ ওচৰলৈ আহি তেওঁক জগাই ক'লে, হে প্ৰভু, আমাক বচাওক, আমি এতিয়া মৰিম। তেতিয়া যীশুৱে তেওঁলোকক ক'লে, অল্প বিশ্বাসীৰ দল, তোমালোকে কিয় ইমান ভয় খাইছা? পাছত তেওঁ উঠি বতাহ আৰু সাগৰক দবিয়ালে। তেতিয়া সকলোবোৰ অতি শান্ত হ'ল। ইয়াকে দেখি লোকসকলে বিস্ময় মানিলে আৰু ক'লে, এওঁ কেনেধৰণৰ মানুহ যে বতাহ আৰু সাগৰেও এওঁৰ কথা মানে। দুজন মানুহৰ পৰা ভূত খেদোৱা। যীশু যেতিয়া সাগৰৰ সিপাৰে থকা গাদাৰীসকলৰ দেশলৈ আহিল, তাতে ভূতে পোৱা দুজন মানুহ মৈদামনিৰ পৰা বাহিৰলৈ ওলাই আহিল আৰু সিহঁতৰ আগত উপস্থিত হ'ল। সিহঁত ইমানেই ভয়ানক আছিল যে কোনোৱে সেই বাটেদি যাব নোৱাৰিছিল। সিহঁতে চিঞৰি ক'লে, হে ঈশ্বৰৰ পুত্ৰ, আপোনাৰ লগত আমাৰনো কি কাম আছে? নিৰ্দিষ্ট সময়ৰ পূৰ্বেই আমাক যাতনা দিবলৈ ইয়ালৈ আহিছে নেকি? সেই সময়ত সিহঁতৰ পৰা নতি দূৰত এজাক গাহৰি চৰি আছিল। ভূতবোৰে যীশুক কাকতি কৰি ক'লে, আপুনি যদি আমাক খেদাবলৈকে বিচাৰে তেনেহ'লে সেই গাহৰিজাকৰ মাজত সোমাবলৈ আমাক পঠিয়াই দিয়ক। তেওঁ সিহঁতক ক'লে, তেনেহ'লে যা। তেতিয়া মানুহ দুজনৰ পৰা ভূতবোৰ বাহিৰ ওলাই আহি গাহৰিবোৰত সোমাল। তাতে সেই গাহৰিজাকটো পাহাৰৰ গড়াইদি নামি দৌৰি গ'ল আৰু সাগৰ পৰি পানীত ডুবি মৰিল। তেতিয়া গাহৰি চৰোৱা ৰখীয়াবোৰে দৌৰি পলাই গৈ নগৰত থকা মানুহবোৰক সকলোবোৰ কথা জনালে, বিশেষকৈ ভূতে পোৱা লোক দুজনৰ বিষয়েও সংবাদ দিলে। তেতিয়া যীশুক সাক্ষাৎ কৰিবলৈ নগৰৰ সকলো মানুহ ওলাই আহিল। তেওঁলোকে যীশুক দেখা পাই তেওঁক অনুৰোধ কৰি ক'লে, তেওঁ যেন তেওঁলোকৰ অঞ্চলৰ পৰা গুচি যায়।